বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সাংসদ সুপ্ৰিয়া চুলে নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে আফ্ৰিকাৰ কেইবাখনো দেশত অপাৰেচন সিন্ধুৰ সন্দৰ্ভত ভাৰতৰ স্থিতি সবলভাৱে দাঙি ধৰিছে। তেলেংগানা আজি ইয়াৰ একাদশ প্ৰতিষ্ঠা দিৱস পালন কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতত তিনিদিনীয়া ভ্ৰমণসূচীৰে পাৰাগুৱে ৰাষ্ট্ৰপতি ছান্টিয়াগো পেনা পালাচিয়ছ আজি নতুন দিল্লীত উপস্থিত হৈছে। ছিকিম চৰকাৰে 5 বছৰৰ বিৰতিৰ অন্তত ভগৱান শিৱৰ পবিত্ৰ তীৰ্থস্থান কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন কৰিবলৈ সাজু হৈছে। আৰু চতুৰ্থ থাইলেণ্ড অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ভাৰতে 2টা সোণৰ পদক লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। অপাৰেচন সিন্ধুৰ সন্দৰ্ভত ভাৰতৰ সপক্ষে বিশ্ব সম্প্ৰদায়ৰ সহমত বিচৰাৰ অংশ হিচাপে সংসদ সদস্যৰে গঠিত 7টা সৰ্বদলীয় প্ৰতিনিধি দলে বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিছে। প্ৰতিনিধি দলসমূহে সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এন চি পি এছ পিৰ সাংসদ সুপ্ৰিয়া চুলে নেতৃত্বত যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটো ইজিপ্তত উপস্থিত হয়। কালি দলটোৱে ইথিঅপিয়া ভ্ৰমণৰ সামৰণি মাৰে। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত আন এটা সৰ্বদলীয় প্ৰতিনিধি দলে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ঐক্যৰ উপমন্ত্ৰী কেয়াডিলান ৰকিয়াটৰ নেতৃত্বত পিপুলছ জাষ্টিছ পাৰ্টীৰ প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্দাৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলটোৱে লাইবেৰিয়াত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। এই আদান প্ৰদানৰ সময়ত প্ৰতিনিধি দলটোৱে ভাৰতৰ ঐক্যবদ্ধ জাতীয় আৱেগ আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সামূহিক ৰাজনৈতিক ইচ্ছাশক্তি আৰু এই প্ৰচেষ্টাত আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা লাভ কৰা সমৰ্থনৰ কথা প্ৰকাশ কৰে। বিজেপিৰ সাংসদ ৰবিশংকৰ প্ৰসাদৰ নেতৃত্বত আন এটা সৰ্বদলীয় প্ৰতিনিধি দলে ব্ৰিটেইনৰ বিৰোধী নেতা প্ৰীতি পেটেল আৰু তেওঁৰ দলৰ সদস্যসকলক সাক্ষাৎ কৰে। বিজেপিৰ সাংসদ বৈজেন পাত্ৰাৰ নেতৃত্বত প্ৰতিনিধি দলটোৱে যোৱা নিশা আলজেৰিয়াৰ সংসদত বৈদেশিক পৰিক্ৰমা, সহযোগিতা আৰু ৰাষ্ট্ৰীয় সম্প্ৰদায় সমিতিৰ অধ্যক্ষ মহম্মদ খোয়ানেৰ সৈতে সাক্ষাৎ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী আৰু দৃঢ় পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত থকা প্ৰতিনিধি দলটো বৰ্তমান ব্ৰাজিলত আছে আৰু কাইলৈ তেওঁলোক আমেৰিকালৈ ৰাওনা হ'ব। তেলেংগানাই আজি ইয়াৰ একাদশ প্ৰতিষ্ঠা দিৱস পালন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে তেলেংগানাই চহকী সাংস্কৃতিক ঐতিহ্যৰ লগতে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত বিকাশেৰে এটা গতিশীল আধুনিক পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰিছে। প্ৰগতি আৰু সমৃদ্ধিৰ যাত্ৰাত আগবাঢ়ি অহা তেলেংগানাৰ জনসাধাৰণৰ প্ৰতি শ্ৰীমতী মুৰ্মুৱে অভিবাদন জ্ঞাপন কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে তেলেংগানা ৰাজ্যখন ইয়াৰ সাংস্কৃতিক পৰিচয় আৰু বিভিন্ন ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ লগতে উন্নয়ন আৰু জনকল্যাণৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে পৰিচিত হৈ পৰিছে। অনাগত সময়ত ৰাজ্যখনে প্ৰগতিৰ উচ্চ শিখৰ লাভ কৰিব বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে তেলেংগানা ৰাজ্যখন ৰাষ্ট্ৰ প্ৰগতিত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জনাজাত। তেওঁ লগতে কয় যে যোৱা দশকত চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰি তুলিবলৈ বিভিন্ন প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেওঁ ৰাজ্যখনৰ জনসাধাৰণৰ সফলতা আৰু সমৃদ্ধি কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে। পাৰাগুৱে ৰাষ্ট্ৰপতি ছান্টিয়াগো পেনা পালাচিয়ছ আজি পুৱা তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰপতি পালাচিয়ছক সাক্ষাৎ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰত পাৰাগুৱেৰ সহযোগিতা বৃদ্ধিৰ বাবে তেওঁৰ ইতিবাচক চিন্তা আৰু নিৰ্দেশনাৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পালাচিয়ছৰ আলোচনাই পাৰাগুৱে আৰু দক্ষিণ আমেৰিকা অঞ্চলৰ সৈতে ভাৰতৰ সংযোগৰ নতুন পথ মুকলি কৰিব বুলি ডঃ জয়শংকৰে আশা প্ৰকাশ কৰে। আজি বিয়লি ৰাষ্ট্ৰপতি ছান্টিয়াগো পেনা পালাচিয়ছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব, য'ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিস্থিতি পৰ্যালোচনা কৰিব। তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰকো সাক্ষাৎ কৰাৰ কথা। বুধবাৰে পাৰাগুৱেলৈ উভতি যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে মুম্বাই ভ্ৰমণ কৰিব। মুম্বাইত ৰাষ্ট্ৰপতি পেনাই ৰাজ্যখনৰ ৰাজনৈতিক নেতা, ব্যৱসায় আৰু উদ্যোগৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব। ভাৰত আৰু পাৰাগুৱে 1961 চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত দশকজুৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে। দুয়োখন দেশে বাণিজ্য, কৃষি, স্বাস্থ্য, ঔষধ আৰু তথ্য প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা গঢ়ি তুলিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিগত কেইবাদিন হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ 19খন জিলাৰ 3,64,000ৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্ৰীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাৱিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ 768খন গাঁও পানীত বুৰ যোৱাৰ লগতে 3,524 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত 12জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আজি পুনৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ ৰখা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ প্ৰায় বিপদসীমা স্পৰ্শ কৰাৰ উপক্ৰম হৈছে। অসমত বান আৰু ভূমিস্খলনে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ছিকিম চৰকাৰে 5 বছৰৰ বিৰতিৰ অন্তত ভগৱান শিৱৰ পবিত্ৰ তীৰ্থস্থান কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন কৰিবলৈ সাজু হৈছে। ছিকিম চৰকাৰৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব চি এছ ৰাওৱে জনাইছে যে অহা 15 জুনত গেংটকত প্ৰথমটো তীৰ্থযাত্ৰীৰ দল উপস্থিত হোৱাৰ লগে লগেই এই যাত্ৰাৰ আৰম্ভ হ'ব। এই যাত্ৰা সম্পূৰ্ণ হ'বলৈ প্ৰায় 20-21 দিন সময় লাগিব বুলি আশা কৰা হৈছে। কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে যাত্ৰীসকলে 11 জুনত নতুন দিল্লীত প্ৰতিবেদন দাখিল কৰাৰ লগতে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উপযুক্ত স্বাস্থ্য পৰীক্ষা আৰু আৱশ্যকীয় অনুজ্ঞাপত্ৰ ল'ব লাগিব। এই যাত্ৰা 10টা গোটত কৰোৱা হ'ব আৰু প্ৰতিটো গোটত 48জনকৈ তীৰ্থযাত্ৰী থাকিব। তেওঁলোকৰ সৈতে 2গৰাকী জনসম্পৰ্কৰক্ষী বিষয়া, ৰান্ধনি আৰু সহায়কৰ্মীও থাকিব। ছিকিম চৰকাৰে যাত্ৰীসকলৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ছিকিম চৰকাৰে যাত্ৰা পথৰ বিভিন্ন স্থানত আৱাস, খাদ্য, চিকিৎসা সেৱা আৰু জৰুৰীকালীন ব্যৱস্থাসমূহ গ্ৰহণ কৰিব। কৈলাশ মানসৰোবৰ যাত্ৰা এক দুঃসাহসিক যাত্ৰা য'ত সাৱধানতামূলক আঁচনি আৰু ব্যৱস্থাৰ প্ৰয়োজন হয়। শ্ৰীৰাৱে কয় যে ছিকিমৰ বিশেষ ভৌগোলিক অৱস্থিতি আৰু জলবায়ু কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে উপযুক্ত বুলি কোৱা হয়। মুম্বাইত আৰক্ষীয়ে ভুৱা তথ্যপাতিৰে উপসাগৰীয় দেশসমূহলৈ অবৈধভাৱে যাত্ৰা কৰিব বিচৰা 4গৰাকী নেপালী যুৱকক আটক কৰে। এই যুৱককেইজনে নেপালৰ পৰা বিহাৰৰ দিশেৰে ভাৰতত প্ৰৱেশ কৰিছিল। প্ৰতিজন যুৱকে ভুৱা তথ্যপাতি যোগাৰ কৰি দিয়াৰ বাবে এজেণ্টক 2,50,000কৈ নেপালী টকা জমা দিছিল। এই সংক্ৰান্তত আৰক্ষীয়ে যোৱা 30 মে'ত এটা গোচৰ ৰুজু কৰিছিল। এই একেধৰণে বিদেশলৈ যাব খোজা 6গৰাকী নেপালী যুৱকক যোৱা সপ্তাহত আটক কৰা হৈছিল। জম্মু কাশ্মীৰত সাংস্কৃতিক আৰু সামূহিক শৃংখলা এটা অনুষ্ঠান আজিৰ পৰা আৰম্ভ হৈছে। জম্মু কাশ্মীৰৰ পৰ্যটন বিভাগে আয়োজন কৰা এই উৎসৱ সটৱাৰী ডোগ্ৰী খাদ্য মহোৎসৱৰে আৰম্ভ হ'ব। এই অনুষ্ঠানত ডোগ্ৰী খাদ্যগ্ৰাম, পৰম্পৰাগত মাটিৰ বাচন বৰ্তন, পোনপটীয়া সাংস্কৃতিক প্ৰদৰ্শন, মেহেন্দি কলাৰ লগতে উত্তৰ দৌৰ প্ৰতিযোগিতাও থাকিব। ইয়াৰ উপৰি আজি পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত শ্বহীদসকলৰ সোঁৱৰণত কাটৰাত এটা অনুষ্ঠানৰ আয়োজন কৰা হ'ব। কাইলৈ পাটনিটকত সুস্বাস্থ্যৰ বাবে বিশ্ব চাইকেল দিৱসৰ আয়োজন কৰা হ'ব। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপনেৰে এই সাংস্কৃতিক উৎসৱৰ সামৰণি মাৰিব। চতুৰ্থ থাইলেণ্ড অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত দীপক আৰু নমন তনৱাৰে কালি ভাৰতৰ অভিযানৰ নেতৃত্ব দি 2টা সোণৰ পদক লাভ কৰে। 75 কেজিৰ ফাইনেলত উজবেকিস্তানৰ আব্দুৰাখিমভ জাখোবিগৰ বিৰুদ্ধে 5-0 গলত জয়লাভ কৰি দীপকে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে নমনে 90 কেজিত চীনৰ হান জুৱেজেনক 4.1 ছেকেণ্ডত জয়লাভ কৰি সোণৰ পদক লাভ কৰে। মহিলাৰ 80 কিলোগ্ৰামতকৈ অধিক শাখাৰ ফাইনেলত কিৰাণে কাজাখাস্তানৰ ইয়েলদানা তালিপভাৰ হাতত 2-3 গলত পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত ভাৰতৰ 5গৰাকী মহিলা বক্সাৰ তামান্না 51 কেজি, প্ৰিয়া 57 কেজি, সঞ্জু 60 কেজি, সানেহ 70 কেজি আৰু লাল ফকমাৱি লালতে 80 কেজি শক্তিশালী প্ৰদৰ্শন আগবঢ়াই ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সাংসদ সুপ্ৰিয়া চুলে নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে আফ্ৰিকাৰ কেইবাখনো দেশত অপাৰেচন সিন্ধু সন্দৰ্ভত ভাৰতৰ স্থিতি সবলভাৱে দাঙি ধৰিছে। তেলেংগানাই আজি ইয়াৰ 1ম প্ৰতিষ্ঠা দিৱস পালন কৰিছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ 3-দিনীয়া ভ্ৰমণসূচীৰে পাৰাগুৱে ৰাষ্ট্ৰপতি ছান্টিয়াগো পেনা পালাচিয়ছ আজি নতুন দিল্লীত উপস্থিত হৈছে। ছিকিম চৰকাৰে 5 বছৰৰ বিৰতিৰ অন্তত ভগৱান শিৱৰ পবিত্ৰ তীৰ্থস্থান কৈলাশ মানসৰোবৰ যাত্ৰাৰ আয়োজন কৰিবলৈ সাজু হৈছে আৰু চতুৰ্থ থাইলেণ্ড অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ভাৰতে 2টা সোণৰ পদক লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।